والسماء ذات البروج
কপট বুরুজ বিশিষ্ট আকাশৰ
ওয়াল মাউউদ
শপথ প্ৰতিশ্ৰুতিকৃত দিৱসৰ
ওয়াশাহিদিন ওয়া মাশহুদ
শপথ দ্ৰষ্টা আৰু দৃষ্টৰ
কুতিলা আছহাবুল উখদুদ
অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল
النَّارِ ذَاتِ الْوَقُودِ
جُتَاسِل إِنْدَن پُرْنُ جُوي
إِذْ هُمْ عَلَيْهَا قُعُودٌ
جِتِيَ خِيوت يَر كَاخَت أُپُبِسْتُ آسِل
وَهُمْ عَلَى مَا يَفْعَلُونَ بِالْمُؤْمِنِينَ شُهُودٌ
আৰু খিহতে মুমিন সকলৰ লগত জি কৰিছিল খে প্ৰত্যক্ষ কৰিছিল
وما نقموا منهم إلا أن يؤمنوا بالله العزيز الحميد
কিহতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে তেওঁলোকে ইমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত
الذي له ملك السماوات والأرض والله على كل شيء شهيد
যার অধিকারত আছে আকাশ আৰু পৃথিৱীৰ সার্বভৌম কর্তৃত্ব আৰু আল্লাহ সকলো বস্তুৰ প্রত্যক্ষদৰ্শী
ان الذين فتنوا المؤمنين والمؤمنات ثم لم يتوبوا فلهم عذاب جهنم ولهم عذاب الحريق
নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছতো তৌবা কৰা নাই সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা
ইন্নাল লাযীনা আমানু ওয়া আমিলুস-ছালিহাতি লাহুম জান্নাতুন তাজরি মিন তাহতিহাল আনহার
নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত যাৰ তল দেশত থাকিব নদীমালা প্ৰবাহিত এইটোৱেই হৈছে মহা সফলতা
ইন্না বাতশা ৰব্বিকা লাশাদীদ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ কৰায়ত্ব অতি কঠোৰ
إِنَّهُ هُوَ يُبَدِئُ وَيُعِيدُ
তেওঁই অস্তিত্ব প্রদান করে আর তেওঁই পুনর্জীবিত করে
وَهُوَ الْغَفُورُ الْوَدُودُ
নিশ্চয় তেওঁ ক্ষমাশীল অতি স্নেহশীল
ذُو الْعَرْشِ الْمَجِيدُ
আরশের অধিপতি মহা সম্মানীয়
فَعَالٌ لِّمَا يُرِيدُ
তেওঁ যি বিচাৰে সেইটোৱে কৰে
هَلْ أَتَاكَ حَدِيثُ الْجُنُودِ
তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে
فِرْعَوْنَ وَثَمُودَ
ফিৰাউনৰ আৰু চামুদৰ
بَلِ الَّذِينَ كَفَرُوا فِي تَكْذِيبٍ
তথাপিও কাফিরসকল মিথ্যা আরোপ করার লিপ্ত
ওয়াল্লাহু মিন ওয়ারাইহিম মুহীত
আর আল্লাহ হিয়ত কেউ ফলৰ পৰা পৰিবিষ্টন কৰি আছে
বাল হুয়া কুরআনুম মাজীদ
প্ৰকৃততে এইখন হৈছে মহা সন্মানীয় কুরআন
ফি লাউহিম মাহফুজ
সুরক্ষিত ফলকত লিপিবদ্ধ।